এয়া আকাশবাণী গুৱাহাটী প্ৰয়োজন অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 238 কোটি টকা ব্যয় সাপেক্ষে ইণ্ডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কোৰ্ট, 2খন ভলীবল কোৰ্ট, বাস্কেটবল কোৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত আজি দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লছাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতেই উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ সহায়ত নিৰ্মাণ কৰা অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰকল্পও মুকলি কৰিব। 692 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 9খন জিলাত বিজ্ঞানসন্মতভাৱে বাছনি কৰা 15টা জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰাৰ উপৰি নগৰাঞ্চলত বানপানীৰ সমস্যা ৰোধ, জলাশয়সমূহৰ জলধাৰণ ক্ষমতা বৃদ্ধি আৰু সামগ্ৰিক বান ব্যৱস্থাপনা শক্তিশালী কৰা হ'ব। শ্ৰীশ্বাহে আজি সন্ধিয়াৰ ভাগত গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ৰ ডঃ ভূপেন হাজৰিকা বিমান বন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকীও দলীয় নেতাকৰ্মীয়ে শ্ৰীশ্বাহক বিমান বন্দৰত আদৰণি জনায়। ধেমাজি জিলাৰ বগীবিলৰ কাৰেংচাপৰিত 5দিনীয়াকৈ অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মিচিং সমাজৰ ঐক্য, সংস্কৃতি আৰু আত্মচেতনাৰ উমৈহতীয়া মঞ্চ মিচিং যুৱ মহোৎসৱত জনগোষ্ঠীটোৰ পৰম্পৰা, কলাকৃষ্টি, সংস্কৃতি আৰু থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শন কৰা হয়। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে পৰিচিত মিচিং জনগোষ্ঠীৰ এই যুৱ মহোৎসৱত অৰুণাচল প্ৰদেশৰ আদি, গালো, আপাতানি, নিচি আৰু তাগিন সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰে আৰু সম্প্ৰীতি তথা ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম পেট্ৰকেমিকেলছ লিমিটেডে গুজৰাটৰ কাণ্ডলাৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ মাজত এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে কাণ্ডলা বন্দৰত প্ৰতিদিনে 150 টন ই মিথানল উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসম পেট্ৰকেমিকেলছ লিমিটেডৰ হৈ অধ্যক্ষ বিকুল ডেকা আৰু দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ হৈ অধ্যক্ষ সুশীল সিঙে এই চুক্তিখনত স্বাক্ষৰ কৰে। এই প্ৰকল্পই কাণ্ডলা বন্দৰক বিশ্বৰ বহন ক্ষমতাৰ মানৰ সৈতে সংগতিপূৰ্ণ সেউজ বন্দৰ হিচাপে শক্তিশালী কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।
বৰ্তমান আমাৰ ছিংগাপুৰৰ সৈতে ভাৰত চৰকাৰৰ গ্ৰীণ কৰিডৰৰ সন্দৰ্ভত বুজাবুজি চুক্তি হৈছে আৰু তেনেধৰণে পৃথিৱীৰ ইউৰোপ হওক, আমেৰিকা হওক, এছিয়া হওক, বিভিন্ন দেশসমূহে এতিয়া গ্ৰীণ এনাৰ্জিৰ যোগেদি আগন্তুক দিনত নিজৰ নিজৰ উদ্যোগ ক্ষেত্ৰটোক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। ট্ৰান্সপৰ্টেশ্যনৰ ছেক্টৰত হওক বা অন্যান্য ছেক্টৰতো যাতে ভৱিষ্যতৰ দিনত গোটেই পৃথিৱীৰ বুকুত এটা প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰিব পাৰি, নেট জিৰ' অৰ্থাৎ কাৰ্বন ইমিশ্যন জিৰ' কৰাৰ বাবে যিটো লক্ষ্য 2070 চনক কেন্দ্ৰ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবাসীক দিছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি এটা এটাকৈ এনেধৰণৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছো।
আমাৰ এতিয়াৰ বাতৰি মানেই পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।